বাতৰি কৈছো পৰিস্মিতা দিহিঙীয়াই আৰু মোৰ সৈতে আছে ডলি দেৱী। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কাইলৈ ৰাষ্ট্ৰপতি ভৱনত এই বছৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাসমূহ প্ৰদান কৰিব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ বাবে অষ্টম দৰমহা আয়োগ গঠনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনুমোদন জনাইছে। দিল্লী বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ বাবে আৰু মাত্ৰ এটা দিন বাকী থকা অৱস্থাত বিভিন্ন দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই আজি মনোনয়ন পত্ৰ দাখিল কৰিছে। ভাৰত আৰু শ্ৰীলংকাই দ্বীপ ৰাষ্ট্ৰখনৰ বাগিচা অঞ্চলসমূহত 60টা স্মাৰ্ট শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে আজি এখন চুক্তি স্বাক্ষৰ কৰিছে। আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোৱো ছুবিয়াণ্টোই এই বছৰৰ 76 সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কাইলৈ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত এই বছৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাসমূহ প্ৰদান কৰিব। বিশ্ব দবা চেম্পিয়ন ডি গুকেশ, পেৰিছ অলিম্পিকত দুটাকৈ পদক বিজেতা মনু ভাকেৰ, ভাৰতীয় হকী দলৰ অধিনায়ক হৰমনপ্ৰীত সিং আৰু পেৰিছ পেৰা অলিম্পিকত স্বৰ্ণজয়ী প্ৰবীণ কুমাৰক মেজৰ ধ্যানচন্দ খেলৰত্ন বঁটা প্ৰদান কৰা হ'ব। ক্ৰীড়াৰ ক্ষেত্ৰত বিগত 4 আগবঢ়োৱা অনন্য প্ৰদৰ্শনৰ বাবে ক্ৰীড়াবিদসকলক এই বঁটা প্ৰদান কৰা হ'ব। একেদৰে 32 ক্ৰীড়াবিদক অৰ্জুন বঁটা প্ৰদান কৰা হ'ব। অৰ্জুন বঁটা লাভ কৰা খেলুৱৈসকল হৈছে এথলীট জ্যোতি য়াৰাজি আৰু অন্নু ৰাণী, বক্সাৰ নীতু আৰু সাৱিত্ৰী, দবা খেলুৱৈ বন্তিকা আগৰৱাল, হকী খেলুৱৈ ছালিমা টেটে, অভিষেক, সঞ্জয়, জৰ্মনপ্ৰীত সিং আৰু সুখজিৎ সিং, পেৰা আৰ্চাৰী খেলুৱৈ ৰাকেশ কুমাৰ, পেৰা এথলীট প্ৰীতি পল, জীৱাঞ্জী দীপ্তি, অজিত সিং আৰু শচীন খিলাৰী, প্ৰবীণ এথলীট সুচা সিং আৰু প্ৰবীণ পেৰা সাঁতোৰবিদ মুৰলীকান্ত পেটকাৰক জীৱনজোৰা সাধনাৰ বাবে অৰ্জুন বঁটাৰে সন্মানিত কৰা হ'ব। একেদৰে পেৰা শ্বুটিঙৰ প্ৰশিক্ষক সুভাষ ৰাণা, শ্বুটিং প্ৰশিক্ষক দীপালী দেশপাণ্ডে, হকীৰ প্ৰশিক্ষক সন্দীপ সাংৱান, বেডমিণ্টন প্ৰশিক্ষক এছ মুৰলীধৰণ আৰু ফুটবল প্ৰশিক্ষক আৰ্মাণ্ডো এগনেলো কোলাকোক দ্ৰোণাচাৰ্য বঁটা প্ৰদান কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ বাবে অষ্টম দৰমহা আয়োগ গঠনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনুমোদন জনাইছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত আজি এই বিষয়ে কোনো আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্মচাৰী সংগঠনসমূহৰ অনুৰোধৰ পৰিপ্ৰেক্ষিতত অষ্টম দৰমহা আয়োগ গঠনত সন্মতি প্ৰদান কৰিছে। উল্লেখযোগ্য যে সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল অহা বছৰ উকলি যাব, সেয়েহে অহা বছৰ 1 পৰা কাৰ্যকৰী হোৱাকৈ অষ্টম দৰমহা আয়োগৰ গঠনৰ প্ৰয়োজন হৈছে। শ্ৰীবৈষ্ণৱে কয় যে এই আয়োগৰ অধ্যক্ষ আৰু 2 সদস্যক শীঘ্ৰেই নিযুক্তি দিয়া হ'ব। দিল্লী বিধানসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ বাবে আৰু মাত্ৰ এটা দিন বাকী থকা অৱস্থাত আজি আম আদমী পাৰ্টী, বিজেপি আৰু কংগ্ৰেছৰ কেইবাগৰাকী গুৰুত্বপূৰ্ণ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা মনীষ ছিছোদিয়া, সৌৰভ ভৰদ্বাজ আৰু গোপাল ৰাজৰ লগতে বিজেপিৰ নেতা হৰিশ খুৰানা, মনজিন্দৰ সিং ছিৰছা, আশীষ সুদ আৰু কপিল মিশ্ৰাই নিজ নিজ বিধানসভা সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে। একেদৰে কংগ্ৰেছ প্ৰাৰ্থী সন্দীপ দীক্ষিত আৰু আৰিবা খানেও আজি মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলৰ পূৰ্বে বহুকেইগৰাকী প্ৰাৰ্থীয়ে ধৰ্মীয় স্থানলৈ গৈ ভগৱানৰ আশীষ লোৱাৰ লগতে ৰোড শ্বত ভাগ লয়। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় ৰাজধানীখনত 3 গুৰুত্বপূৰ্ণ দলে তাৰকা প্ৰচাৰকসকলক লৈ প্ৰচাৰ অভিযানত নামি পৰিছে। আপৰ জ্যেষ্ঠ নেতা তথা পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে আজি চিলমপুৰ আৰু ঘোণ্ডা অঞ্চলত 2 ৰোড শ্বত ভাগ লয়। বিজেপিৰ অৰ্জুন ৰাম মেঘৱাল, ভাগীৰথ চৌধুৰী, অনুৰাগ সিং ঠাকুৰ, মনোজ তিৱাৰী আৰু ৰবি কিষাণকে ধৰি বহুকেইগৰাকী জ্যেষ্ঠ নেতাই বিভিন্ন সমষ্টিৰ মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকলক সংগ দিয়ে। একেদৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে নতুন দিল্লীত সংবাদমেলৰ আয়োজন কৰি কংগ্ৰেছ দল পুনৰ শাসনলৈ আহিলে 500 গেছ চিলিণ্ডাৰ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। বিজেপিয়ে আজি দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে 9 প্ৰাৰ্থীৰ 4th তালিকা প্ৰকাশ কৰিছে। দলে দিল্লী কেণ্টনমেণ্ট আসনৰ পৰা ভুৱন তনৱাৰক প্ৰাৰ্থিত্ব দিছে, অনিল বশিষ্ঠক বাবৰপুৰ আসনৰ পৰা আৰু শিখা ৰায়ক গ্ৰেটাৰ কৈলাশ আসনৰ পৰা দলীয় প্ৰাৰ্থিত্ব দিয়া হৈছে। কংগ্ৰেছ দলেও আজি ইয়াৰ 4th প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। দলটোৰ উল্লেখযোগ্য প্ৰাৰ্থীসকলৰ ভিতৰত আছে বাৱানা আসনত সুৰেন্দ্ৰ কুমাৰ, কৰোলবাগ আসনত ৰাহুল ধানাক আৰু ৰোহিণীৰ আসনত সুমেশ গুপ্তা। 70 দিল্লী বিধানসভাৰ বাবে অহা 5 ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। কাইলৈ হৈছে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই আন্তঃৰাষ্ট্ৰীয় কৰ্মশক্তিৰ বিকাশৰ ক্ষেত্ৰত ভাৰতৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰিছে। এই ক্ষেত্ৰত তেওঁ দক্ষতা আৰু মানৰ উমৈহতীয়া স্বীকৃতিৰ দৰে পদক্ষেপ গ্ৰহণৰ পোষকতা কৰে। নিয়োগৰ ভৱিষ্যৎ সন্দৰ্ভত নতুন দিল্লীত আজি আয়োজিত এখন সন্মিলনত ভাষণ প্ৰসংগত তেওঁ প্ৰমাণপত্ৰতকৈ অধিক দক্ষতাক গুৰুত্ব দিয়াৰ হকে মত প্ৰকাশ কৰে। তেওঁ স্বনিয়োজন খণ্ড তথা উদ্যোগ ক্ষেত্ৰৰ চাহিদা পূৰণ কৰাৰ উদ্দেশ্যে ব্যৱহাৰিক নিপুণতাৰে প্ৰাৰ্থীসকলক যোগ্য কৰি তোলাৰ পোষকতা কৰে। উদ্যোগ আৰু শৈক্ষিক খণ্ডৰ মাজত শক্তিশালী যোগাযোগৰ জৰিয়তে দেশৰ ব্যতিক্ৰমী প্ৰয়োজনসমূহ পূৰণ কৰাৰ বাবে বিশেষ দক্ষতাৰ আৰ্হি সৃষ্টি কৰিব পাৰি বুলিও তেওঁ উল্লেখ কৰে।
ভাৰত আৰু শ্ৰীলংকাই দ্বীপৰাষ্ট্ৰখনৰ বাগিচা অঞ্চলসমূহত 60টা স্মাৰ্ট শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে এখন চুক্তি স্বাক্ষৰ কৰে। এই চুক্তি অনুসৰি শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে ভাৰত চৰকাৰে দ্বীপৰাষ্ট্ৰখনক 5,080,00,000 শ্ৰীলংকাৰ মুদ্ৰা প্ৰদান কৰিব। ভাৰতৰ উচ্চায়ুক্ত সন্তোষ ঝা আৰু শ্ৰীলংকাৰ বাগিচা মন্ত্ৰালয়ৰ সচিব ভি কে প্ৰভাত চন্দ্ৰকীৰ্তিয়ে দেশ দুখনৰ হৈ এই চুক্তিত স্বাক্ষৰ কৰে। এই পদক্ষেপৰ জৰিয়তে নোৱাৰা এলিয়া অঞ্চলৰ 48খন আৰু কান্দি তথা বুদুল্লা অঞ্চলৰ 6খনকৈ বিদ্যালয় উপকৃত হ'ব। শ্ৰেণীকোঠাসমূহ প্ৰযুক্তিৰ ব্যৱহাৰেৰে উন্নীত কৰি শিক্ষাৰ্থীসকলৰ শৈক্ষিক পৰিৱেশ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এই চুক্তি স্বাক্ষৰ কৰা হৈছে। উল্লেখযোগ্য যে শ্ৰীলংকাৰ উন্নয়নৰ যাত্ৰাত ভাৰতে গুৰুত্বপূৰ্ণ বৰঙণি যোগাই আহিছে। ভাৰতে দ্বীপৰাষ্ট্ৰখনৰ শৈক্ষিক খণ্ডলৈ ইতিমধ্যে 500 কোটি আমেৰিকান ডলাৰৰ বিত্তীয় সাহায্য প্ৰদান কৰিছে। ভাৰতে ইয়াৰ পূৰ্বেও বিদ্যালয়সমূহ পুনৰ নিৰ্মাণ, কম্পিউটাৰ কক্ষ স্থাপন তথা শিক্ষকসকলক প্ৰশিক্ষণ প্ৰদানৰ বাবে দ্বীপৰাষ্ট্ৰখনক আৰ্থিক সাহায্য প্ৰদান কৰিছে। অলপতে শ্ৰীলংকাৰ বাগিচা অঞ্চলৰ বিদ্যালয়সমূহৰ 2,000তকৈও অধিক শিক্ষকক বিজ্ঞান, প্ৰযুক্তিবিদ্যা, অভিযান্ত্ৰিক আৰু গণিতৰ প্ৰশিক্ষণ দিয়া হয়। এই প্ৰচেষ্টাৰ জৰিয়তে দ্বীপৰাষ্ট্ৰখনত শিক্ষা আৰু সবলীকৰণ ত্বৰান্বিত কৰাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰতিফলিত হৈছে। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোৱো ছুবিয়ান্তোই এই বছৰৰ 76 সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে ৰাষ্ট্ৰপতিগৰাকীয়ে অহা 25 আৰু 26 জানুৱাৰীত ভাৰত ভ্ৰমণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি যোৱা বছৰৰ অক্টোবৰত ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পাছত শ্ৰীছুবিয়ান্তোই প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ আহিব। এই ভ্ৰমণে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয় আলোচনাৰ সুযোগ প্ৰদান কৰিব। উল্লেখযোগ্য যে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। কৌশলগত অংশীদাৰ হিচাপে ভাৰতৰ এক ইষ্ট পলিচি আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় খণ্ডত ইণ্ডোনেছিয়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে জনসাধাৰণৰ বাবে পথ সুৰক্ষা সুনিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ। ইণ্ডিয়ান ৰোডছ এট 2030 দ্য ছেফ স্পেচ শীৰ্ষক পথ সুৰক্ষা বিষয়ক দ্বিতীয় ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ প্ৰায় 66% হৈছে 18-45 বছৰ বয়সৰ ভিতৰৰ। চৰকাৰে বাহনৰ পাছৰ আসনত বহা লোকেও ছিট বেল্ট ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰাৰ কথা দোহাৰি শ্ৰীগাডকাৰীয়ে ইলেক্ট্ৰনিক ব্ৰেকিং ছিষ্টেমৰ দৰে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে পথ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত হ'ব পৰা পৰিস্থিতি তথা পথ সুৰক্ষা নিশ্চিতকৰণৰ যাৱতীয় ব্যৱস্থা সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ বিভাগীয় বিষয়াসকলক আহ্বান জনায়। জম্মু কাশ্মীৰৰ ৰাজৌৰি জিলাৰ বুধল তেহচিলৰ বাধাল গাঁৱত হোৱা ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত অব্যাহত আছে। অঞ্চলটোত শেহতীয়াকৈ হোৱা 15 গৰাকী লোকৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰাৰ বাবে আৰক্ষীয়ে 11 গৰাকী সদস্যৰে গঠিত এটা বিশেষ অনুসন্ধানকাৰী গোট গঠন কৰিছে। উল্লেখযোগ্য যে অঞ্চলটোত যোৱা মাহত 1 শিশুকে ধৰি 3টা পৰিয়ালৰ 15 গৰাকী লোকৰ ৰহস্যজনকভাৱে মৃত্যু ঘটে। এই স্পৰ্শকাতৰ ঘটনাটোৰ অনুসন্ধান চলোৱাৰ বাবে বুধলৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত বিশেষ গোটটো গঠন কৰা হৈছে। অনুসন্ধানকাৰী গোটটোক প্ৰতি সপ্তাহে তদন্তৰ অগ্ৰগতিৰ সন্দৰ্ভত জিলা আৰক্ষী কাৰ্যালয়ক অৱগত কৰিবলৈ কোৱা হৈছে। ঘটনাৰ প্ৰাথমিক তদন্তত প্ৰকাশ পোৱা অনুসৰি মৃতকৰ দেহত নিউৰোটক্সিনৰ অৱস্থিতি ধৰা পৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কাইলৈ ৰাষ্ট্ৰপতি ভৱনত এই বছৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাসমূহ প্ৰদান কৰিব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ বাবে 8ম দৰমহা আয়োগ গঠনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনুমোদন জনাইছে। দিল্লী বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ বাবে আৰু মাত্ৰ 1 দিন বাকী থকা অৱস্থাত বিভিন্ন দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই আজি মনোনয়ন পত্ৰ দাখিল কৰিছে। ভাৰত আৰু শ্ৰীলংকাই দ্বীপৰাষ্ট্ৰখনৰ বাগিচা অঞ্চলসমূহত 60টা স্মাৰ্ট শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে আজি এখন চুক্তি স্বাক্ষৰ কৰিছে। আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোৱো ছুবিয়ান্তো এই বছৰৰ 76 সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।